আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়ে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিভিন্ন কাৰ্যসূচী তথা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ৰাজ্যপালগৰাকীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অনাগত দিনত ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোচনা কৰে। এই বৈঠকত উপস্থিত থাকি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসম আৰু ইয়াৰ বৰ্ণাঢ্য সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন আৰু বিশ্ববাসীৰ সন্মুখত বিহুক মহিমামণ্ডিত কৰা অনুষ্ঠানৰ প্ৰসংগও মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে। সমাজ প্ৰহাৰৰ মাধ্যম হিচাপে সাংস্কৃতিক জগতখনক শক্তিশালী কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা পুনৰ অভিযানত এই পৰ্যন্ত 1000ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰা অনুসৰি বাল্য বিবাহৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা সংখ্যা 1039জনলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা আৰক্ষীৰ বিশেষ অভিযানত এইসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধুবুৰীত 190জন, ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা 5জন, বৰপেটাৰ বিভিন্ন স্থানৰ পৰা 142জন, কৰিমগঞ্জত 49গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ কৰা হয়। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি চুক্তি সম্পৰ্কীয় কাম কাজ তথা প্ৰকল্প সম্পাদনৰ সৈতে জড়িত বিভাগীয় বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্প, ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাইটিয়া বেৰ দিয়া সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ স্থিতি, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক বিষয় হিচাপে ৰখা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। ইপিনে অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গঠন কৰা উপ সমিতিখনে যাতে ক্ষিপ্ৰতাৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ পৰা প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ বিষয়াসকলক মন্ত্ৰী শ্ৰীবৰাই আহান জনায়। আজিৰ বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব জি এছ পানেছৰ, গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিব পাৰ্থপ্ৰতিম মজুমদাৰকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত আছিল। সমগ্ৰ দুৰ্গা পূজা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত যাৱতীয় প্ৰস্তুতি সম্পৰ্কে আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে দুৰ্গা পূজা আয়োজন কৰা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। এই সময়ত দুৰ্গা পূজা আৰম্ভ হোৱাৰ পৰা প্ৰতিমা বিসৰ্জন দিয়ালৈকে বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। মহানগৰীত যদি সুচাৰুৰূপে দুৰ্গা পূজা অনুষ্ঠিত হয় তাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসনে বাঢ়ি দিয়া নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ দুৰ্গা পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হয়। বৈঠকত জনসাধাৰণৰ অসুবিধা হোৱাকৈ পথ উপপথসমূহ বন্ধ কৰি দুৰ্গা পূজা অনুষ্ঠিত নকৰিবলৈ আৰক্ষী প্ৰশাসনে দুৰ্গা পূজা সমিতিসমূহক নিৰ্দেশ দিয়ে। পূজা অনুষ্ঠিত কৰিবলৈ সমিতিসমূহে স্থানীয় আৰক্ষী থানাৰ পৰা অনুমতি ল'ব লাগিব বুলিও আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰিছে। মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বালিপাৰা উন্নয়ন খণ্ডৰ মানসিৰি পঞ্চায়তৰ প্ৰতিখন গাঁৱৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা মাটি আজি পঞ্চায়ত কাৰ্যালয়লৈ লৈ যোৱা হয়। এই কাৰ্যসূচীত বিধায়ক কৃষ্ণ কমল কাটি আৰু এছ এছ বিৰ বিষয়াসকলে মাটিসমূহ মিহলি কৰে। ইয়াৰ লগতে পঞ্চপন মৃত্তিগীত আদি পৰিৱেশন কৰা হয়। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাৰ অংশ হিচাপে আজি বেচেৰিয়া গাঁও পঞ্চায়তৰ 14খন গাঁও পঞ্চায়তৰ ৰাইজে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত থাকে। চৰাইদেউ জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে কলপথৰ গাঁও পঞ্চায়ত আৰু চেপন গাঁও পঞ্চায়ত এলেকাত সংগ্ৰহ কৰা মাটিভৰ্তি কলসমূহ আজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত কৰ্তৃপক্ষক অৰ্পণ কৰা হয়। বিশ্ব চেম্পিয়ন তথা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ মহিলা বক্সিঙত 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত লাভলীনাই থাইলেণ্ডৰ মানিকম বাইছনক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত লাভলীনাই পেৰিছ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিছে। কাইলৈ হ'বলগীয়া ফাইনেলত ভাৰতীয় বক্সাৰগৰাকী চীনাৰ লি কিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।